وَتَحْمِلُ أَثْقَالَكُمْ إِلَى بَلَدٍ لَمْ تَكُونُوا بَالِغِيهِ إِلَّا بِشِقِّ الْأَنفُسِ إِنَّ رَبَّكُمْ لَرَؤُوفٌ رَحِيمٌ
আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা ঠাইলৈ য'ত প্ৰাণান্তৰ কষ্ট অবিহনে তোমালোকে তালৈকে যাব নোৱাৰিলেহেঁতেন। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি চেনেহশীল পৰম দয়ালু।